Ea Agahmani. কেন্দ্রীয় চৰকাৰে অটল পেঞ্চন যোজনা 2030-2031 বৰ্ষলৈ অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিশ্ব ৰাষ্ট্ৰসমূহৰ বাবে সন্ত্ৰাসবাদৰ উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাটো পূৰ্বৰ তুলনাত অধিক আৱশ্যকীয় হৈ পৰা বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যকেইখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। জাপানৰ এখন আদালতে 2022 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ হত্যাৰ গোচৰত টেচুয়া য়ামাগামীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আৰু নাছাত সুদীৰ্ঘ 27 বছৰ সেৱা আগবঢ়াই ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰিছে। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। কেন্দ্ৰীয় চৰকাৰে অটল পেঞ্চন যোজনা 2030-2031 বৰ্ষলৈ অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে বৃদ্ধ বয়সত আয় সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2015 চনৰ মে' মাহত এই আঁচনিখন মুকলি কৰা হৈছিল। এই আঁচনিখনৰ অধীনত উপভোক্তাৰ অৱদানৰ ভিত্তিত 60 বছৰৰ পাছত প্ৰতিমাহে 1,000-5,000 টকাৰ পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিখনৰ অধীনত বৰ্তমানলৈ 8,66,00,000 উপভোক্তাই নাম পঞ্জীয়ন কৰিছে। বিশ্ব ৰাষ্ট্ৰসমূহৰ বাবে সন্ত্ৰাসবাদৰ উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাটো পূৰ্বৰ তুলনাত অধিক আৱশ্যকীয় হৈ পৰা বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি স্পেইনৰ বিদেশ মন্ত্ৰী জোজ মেনুৱেল অলবেৰেছৰ সৈতে হোৱা আলোচনাৰ সময়ত ডঃ জয়শংকৰে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু স্পেইন উভয়ে সন্ত্ৰাসবাদৰ বলি হৈছে। তেওঁ লগতে কয় যে গোলকীয় ব্যৱস্থালৈ পৰিৱৰ্তন আহিছে আৰু বিশ্বই সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত।
राष्ट्र के लिए चुनौतियों को हासिल करना बेहद जरूरी है। भारत और स्पेन आतंकवाद से जूझ रहे हैं। हमें साझा लोकतांत्रिक मूल्यों, आतंकवाद के प्रति जीरो टॉलरेंस और बढ़ती आर्थिक साझेदारी के आधार पर भारत स्पेन के संबंधों को मजबूत करना होगा।
ডক্টৰ জয়শংকৰে কয় যে নতুন দিল্লীত অহা মাহত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন 2026 অনুষ্ঠিত হ'ব। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী মানৱকেন্দ্ৰিক, সৰ্বাত্মক আৰু দায়বদ্ধতা তথা নৈতিক প্ৰমূল্যৰ ওপৰত আধাৰিত। এই দৃষ্টিভংগী আৰু ইউৰোপৰ দৃষ্টিভংগীৰ মাজত যথেষ্ট সাদৃশ্য আছে বুলি তেওঁ মত প্ৰকাশ কৰে। ডক্টৰ জয়শংকৰে কয় যে ভাৰত আৰু স্পেইনে 2026 বৰ্ষক সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বৈত বৰ্ষ হিচাপে ঘোষণা কৰিছে। তেওঁ কয় যে এই বছৰ ভাৰত আৰু স্পেইনৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 70 বছৰ সম্পূৰ্ণ হৈছে। দুয়ো দেশৰ মাজত উমৈহতীয়া গণতান্ত্ৰিক প্ৰমূল্য আৰু বহুত্ববাদৰ প্ৰতি সন্মানৰ ভিত্তিত ঘনিষ্ঠ সম্পৰ্ক আছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুথ পৰ্যায়ৰ বিষয়াসকলক দেশৰ নিৰ্বাচনী গণতন্ত্ৰৰ মূল ভেটি হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীকুমাৰে কয় যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু প্ৰতিগৰাকী যোগ্য ভোটদাতাৰ অন্তৰ্ভুক্তিৰে নিৰপেক্ষ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো গণতন্ত্ৰৰ সবলীকৰণৰ বাবে অতিকে জৰুৰী।
Indian election become one of the largest exercise on planet year after year in terms of logistics, numbers and transparency. The last year Lok Sabha elections, more than 1 billion voters, more than 640 million exercise their franchising, more than 1 million polling stations and roughly 1.8 to 2 crore people involved in this exercise is a feat.
গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৰণকৌশল সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 70খন দেশৰ প্ৰায় 100গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে এই সন্মিলনত ভাগ লৈছে। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতত থকা বিদেশী মিছনৰ মুৰববী, শিক্ষা জগতৰ বিদ্বান আৰু নিৰ্বাচনী ব্যৱস্থাপনাৰ সৈতে জড়িত ক্ষেত্ৰ বিশেষজ্ঞসকল আছে। নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰাৰ বাবে প্ৰায় 10,000গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা ব্যক্তি, শ্ৰেষ্ঠ উদ্ভাৱক, ষ্টাৰ্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকল আছে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসাধাৰণৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰা ব্যক্তিসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকক বিশেষ অতিথি হিচাপে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। বিশেষ অতিথিসকলৰ ভিতৰত বিশ্ব এথলেটিকছ পেৰা চেম্পিয়নশ্বিপৰ বিজয়ী, প্ৰধানমন্ত্ৰী স্মাইল আঁচনিৰ অধীনত পুনৰ সংস্থাপন লাভ কৰা তৃতীয় লিংগ আৰু মগনীয়া, প্ৰাকৃতিকভাৱে কৃষি কাৰ্য সম্পাদন কৰা খেতিয়কসকলো আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যকেইখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্যকেইখন চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাণৱন্ত পৰম্পৰা আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। তেওঁ কয় যে ৰাজ্যকেইখনৰ উদ্যমী আৰু প্ৰতিভাৱান জনসাধাৰণে দেশৰ প্ৰগতিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। তেওঁ লগতে ৰাজ্যকেইখনৰ জনসাধাৰণৰ বাবে শান্তি আৰু সমৃদ্ধিৰে ভৰা ভৱিষ্যত কামনা কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে ৰাজ্যকেইখনে তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্য, অনন্য পৰম্পৰা আৰু ভাষিক বিচিত্ৰতাৰে দেশৰ এনাজৰী সুদৃঢ় কৰিছে। শ্ৰীৰাধাকৃষ্ণনে লগতে এই প্ৰাণৱন্ত ৰাজ্যকেইখনে সৰ্বাত্মক বিকাশ, সাংস্কৃতিক সমৃদ্ধি আৰু বহনক্ষম উন্নয়নেৰে আগলৈকো দেশৰ প্ৰগতিত অৱদান আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মেঘালয়ৰ জনসাধাৰণে দেশৰ উন্নয়নলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। ৰাজ্যখনৰ প্ৰাণৱন্ত সংস্কৃতি আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যখনে ভৱিষ্যতেও উন্নয়নৰ নতুন শিখৰত উপনীত হ'বলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। আন এটা বাৰ্তাযোগে ত্ৰিপুৰাৰ জনসাধাৰণক ওলগ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ যাত্ৰা পৰম্পৰা আৰু আধুনিকতাৰ অপূৰ্ব সমাহাৰেৰে ভৰা। তেওঁ কয় যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত ৰূপান্তৰ প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ জনসাধাৰণে দেশৰ বিকাশ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে। তেওঁ লগতে অনাগত সময়ত ৰাজ্যখন সমৃদ্ধিৰ নতুন শিখৰত উপনীত হ'বলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সুকীয়া ৰাজ্য গঠন দিৱস উপলক্ষে মণিপুৰৰ জনসাধাৰণক ওলগ জনাই কয় যে ৰাজ্যখনৰ জনসাধাৰণে দেশৰ প্ৰগতিলৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। তেওঁ কয় যে ক্ৰীড়া, সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ৰাজ্যখনৰ আগ্ৰহ লেখত ল'বলগীয়া। শ্ৰীমোদীয়ে লগতে আগলৈকো ৰাজ্যখন উন্নয়নৰ যাত্ৰাত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। জাপানৰ এখন আদালতে 2022 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ হত্যাৰ গোচৰত তেচুয়া য়ামাগামীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। য়ামাগামীয়ে নাৰাৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ সময়ত আবেগ গুলীয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। অপৰাধীজনৰ জিম্মাৰ পৰা এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে পাছত য়ামাগামীৰ এপাৰ্টমেণ্টৰ পৰা এই ধৰণৰ অন্য অস্ত্ৰও উদ্ধাৰ কৰিছিল। নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশ সংস্থাটোলৈ সুদীৰ্ঘ 27 বছৰীয়া উল্লেখনীয় সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিছে। যোৱা 27 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱা তেওঁৰ অৱসৰৰ বিষয়ে নাছাই আজি পুৱা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এখন প্ৰেছ বিজ্ঞপ্তিত সংস্থাটোৱে কয় যে সুনীতা উইলিয়ামছে মহাকাশচাৰী হিচাপে তেওঁৰ কাৰ্যকালত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSলৈ 3টা অভিযানত অংশগ্ৰহণ কৰি মহাকাশত মুঠ 608 দিন অতিবাহিত কৰে। নাছাৰ কোনো এগৰাকী মহাকাশচাৰীৰ ক্ষেত্ৰত এয়া হ'ল দ্বিতীয় দীৰ্ঘতম সময়। আনহাতে সৰ্বমুঠ 62 ঘণ্টাৰো অধিক সময় মহাশূন্যত খোজকঢ়া পৰ্ব অৰ্থাৎ স্পেচ ৱাক সম্পন্ন কৰি মহিলা মহাকাশচাৰী হিচাপে তেওঁ এই ক্ষেত্ৰত সৰ্বাধিক সময়ৰ সন্মানৰ অধিকাৰী হৈছে। কেৱল এয়াই নহয়, মহাকাশত মাৰাথন দৌৰ সম্পন্ন কৰা তেওঁই হ'ল একমাত্ৰ ব্যক্তি। উল্লেখযোগ্য যে ভাৰতীয় মূলৰ এইগৰাকী মহাকাশচাৰীয়ে 2006 চনত মহাকাশযান ডিস্কভাৰীৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মহাকাশলৈ ৰাওনা হোৱাৰ পাছত 33 সংখ্যক অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ 2024-2025 বৰ্ষত বোয়িং ষ্টাৰলাইনাৰ আৰু স্পেচ এক্স Crew-9 মহাকাশযানৰ জৰিয়তে তেওঁ কেন্দ্ৰটোৰ 72 সংখ্যক অভিযানতো কমাণ্ডাৰৰ ভূমিকা পালন কৰে। খেলৰ বাতৰি। মহিলা প্ৰিমিয়াৰ লীগ WPL ক্ৰিকেট প্ৰতিযোগিতাৰ ভদোদৰাৰ BCA ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত লীগ পৰ্যায়ৰ এখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 7 উইকেটত পৰাস্ত কৰে। টছত জয়লাভ কৰি দিল্লী কেপিটেলছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছক জয়ৰ বাবে 155 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰ দিল্লী দলটোৱে 19 অভাৰত 3টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় চৰকাৰে অটল পেঞ্চন যোজনা 2030-2031 বৰ্ষলৈ অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে সন্ত্ৰাসবাদৰ উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাটো পূৰ্বৰ তুলনাত অধিক আৱশ্যকীয় হৈ পৰা বুলি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যকেইখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।